Yes, big.
Kota.
Un.
Moi, kiam moi kolo.
Huh?
Kiam moi moana kolo.
Oh, moran, ko.
Kota se.
Kota yung ghar da su.
Oh, kota hona. Aira kasana phone kulo mane.
Yol.
Eh, apuni cricket khel sana cricket khel.
Ki?
Cricket khel sana apuni.
Na sao. মই ক্রিকেট খেল নাচাও, মই সিনেমা নাচাও, মই কলৈকো নাযাওঁ, মই ৰুমটোৰ ভিতৰত সোমাই থাকো কেলা। আজি 5 বছৰ পৰা সোমাই আছো নহয়, ইয়াতে আছো নাই, মই একোৱেই নাচাওঁ, একোৱেই মই বাহিৰৰ লগত মোৰ একো সম্পৰ্ক, তিনিআলি যাওঁ বজাৰ কৰোঁ, ঘৰলৈ আহোঁ, মদ কিনো, ভাং মোক হেৰি আনি দিয়ে, মই খাওঁ, আৰু কাৰো লগত একো মোৰ লগত লেনা দেনা নাই, এই দুনিয়াৰ লগত মোৰ একো লেনা দেনা নাই লাউৰা, এই তোৰ লগতো একো লেনা দেনা নাই, একো লেনা দেনা নাই, তই মৰাণ মৰি থাক কেলা, এ ভাল ঘূৰা খোৱা মৰ জাত কেলা, তই নহয় বেলেগ হয়, চিগাৰেট খাওঁ, ভাং খাওঁ, মদ খাওঁ, হা এই ব্লু ফিল্ম চাই হাত মাৰোঁ কেতিয়াবা কেতিয়াবা, ডেৰ মাহ দুই মাহৰ পিছত, আৰু কি আৰু কিবা ক'ব লাগে, সঁচা কথা সোধ মোক, মই সঁচা সকলো সঁচা কথা কৈ দিম মাক, চুদে ৰেকৰ্ড কৰ, এইটো ৰেকৰ্ড হৈ আছে, এই অট'মেটিক, এই দেখোন মেচিন মেচিনত থৈছোঁ নহয়, মোৰ মোৰ মেচিন আছে না, তাতে উৎপাত কৰ, হ্যাঁ 5000 টকা লৈ পেলাই মোলে ফোন কৰ, এটা ফোন কৰত 5000 টকা লৈছ, হয় নহয়, 5000 তই লোৱা নাই, কিন্তু লোৱাই লৈছে নহয়, সিদ্ধাৰ্থ গোস্বামীক চিনি পায় নেকি বুলি সোধাৰ লগে লগে 5000 টকা পাই গেলা, এইটো সোধগে যা, অমৃত গোস্বামীক সোধগে, হিমন্ত হিমন্ত নহয় ৰিণিকী, ৰিণিকী সোধগে, ৰিণিকী, ৰিণিকীয়ে ক'ব নহয় গেলা, তই কিয় ফোন কৰ, তই তই ফোন কৰাৰ কাৰণটো ক মোক, কি লাগে তোক, তোক কি লাগে মোৰ পৰা, মই নাজানো ৱৰ্ল্ড কাপ, মই নাচাওঁ, মই নাজানো, মই নাজানো, মোৰ ইচ্ছা নাই, মোৰ ইচ্ছা কৰাৰো ইচ্ছা নাই, যা ৱৰ্ল্ড কাপৰ কথা নুসুধিবি, মোক 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 এই ভিক্স ভিক্স কৰাৰ কথা সোধ, VIX ভিক্স, ৱাই দ্য ভিক্স ইজ ইট 15, ৱাই দ্য ভিক্স ইজ ইট 13, এণ্ড ৱাই দ্য MMRI ইজ আণ্ডাৰ 300, এস্ক মি ডেট, ৱাট ইজ MMRI, তোৰ লগৰটোৰ লগত মই কিয় কথা পাতিছো, তোৰ লগতে কথা পাতিছো, লগৰটোৰ লগত মই কিয় কথা পাতো, তোৰ ভাইটি, এইটো আহোম বালৰ ফেন কেলা, কিহৰ ফেন, দালিৰ ফেন নে চিলিঙত লগা ফেন, বালৰ ৰজা কেলা, তাই কোনো ৰজা নাই, বালৰ মটক কেলা, গাহৰি খোৱা মটকৰ পুতেক কেলা, কি অ হেল, সেইটোৱে কৈছ কেলা, ৰজাৰ পুতেক মাক চুদাই, ক হে নৰক, তই ৰজাৰ পুতেক হয় নহয়, তই প্ৰথমে কওক হে নৰক, সেইটো দি তোৰ আৰম্ভণি কেলা, চুৰ হে অ হেল, দেৱাশীষ বৰা, তোৰ শুন, তই মটক প্ৰথমে আৰম্ভ কৰিছ, অ হেল হে নৰক, লাউৰা তাক দে, যা তাক দে, তাক দে, তাৰ লগত কথা পাতো, তোৰ লগত কথা পাতিবলৈ নাই মোৰ, নাপাত মোৰ লগত, মোৰ ওচৰত আহিবলৈ কাৰণে কাপোৰ চাফা হ'ব লাগিব, মুখ চাফা হ'ব লাগিব কেলা, মুখত লাউৰা কেলা ছেট থাকিব লাগিব, কিন্তু অন্তৰটো চাফা হ'ব লাগিব, তত অন্তৰ চাফা নাই, নাই কেলা, নাই 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 নাই, এই মিছা কেলা, মিছা, চাফা মোৰ নিচিনা চাফা হ'ব লাগিব কেলা, ক'ৰ পৰা কৈছ, ডিব্ৰুগড়, 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 তিনিচুকীয়া, হয় তিনিচুকীয়া, হয় এইটো কি, শুন তই ৰঞ্জিত বৰঠাকুৰৰ ওচৰত যাবিচোন নেকি, কি কি কয় এইখিনি জেগাখিনি, দহতীয়া চুক জান, দহতীয়া চুক ক'ত আছে জান? গম পাৱ, সি মস্ত ডাঙৰ বিল্ডিং এটা বনাইছে একেলা, সি তাৰ ৰিটায়াৰ হ'ল, এতিয়া এতিয়া 80 বছৰ বয়স হৈছে তাৰ, বুজিছ নাই, সি ৰাতি ৰাতি মদ খাই টিকছে। আৰু জগতৰ যিমান তহঁতৰ তিনিচুকীয়াৰ যিমান ক্ৰাইম ক্ৰাইম যিমানে ক্ৰাইম কৰে, মুছলমান হওক, সেইটো কি মাৰোৱাৰী হওক, ঠিকছে, লাখে লাখে টকা লৈ সি মস্ত ডাঙৰ ঘৰ বনাইছে। তাৰ নামটো হ'ল ৰঞ্জিত বৰঠাকুৰ, হা, তাৰ বাপেকৰ নামটো আছিলে মুকুতা বৰঠাকুৰ, বুজিছ? মুকুতা বৰঠাকুৰে এই প্ৰেচিডেণ্টৰ এৱাৰ্ড পাইছিলে একেলা 1975ত, দিল্লীলৈ গৈ সি প্ৰেচিডেণ্টৰ এৱাৰ্ড লৈ বাটত আহোঁতে মোৰ কাৰণে এযোৰ চোলা আৰু পেণ্ট লৈ আহিছিলে সি। তাৰ পুতেক হ'ল ৰঞ্জিত, তাৰ ভনীয়েকজনী হ'ল কি নাম, নিৰ্মলা, নিৰ্মলা উৰ্মিলা, তাৰপিছত এজনী আছিল নে অপৰ্ণা, অপৰ্ণা কোনোবা এটা ডিচিৰ লগত বিয়া হৈ ক'ৰবাত ডিচি বাংলোত থাকে, হা, বুজিছ? এইসোপা হ'ল মোৰ ফেমিলি, হা, এই আৰু এটা আছিলে নহয়, সি কেতিয়াবাই মৰিলে, শুন, মোৰ আজু মামা কাকা, তাৰ নামটো আছিলে, মই কৈ দিওঁ, শুন, লক্ষীনাথ বেজবৰুৱা, তাত নাম শুনিছ, লক্ষীনাথ বেজবৰুৱা, কেলা তাৰ ল'ৰা ছোৱালী নাই, লক্ষীয়ে গৈ কাৰ ঘৰত বিয়া কৰাইছে মই কওঁ, শুন, বঙালী এজনী, কেলা কাৰ, ঠাকুৰ, টেগৰ ঠাকুৰ নহয়, টেগৰ ফেমিলিত, সেইটো ভূপেনে কয়, টেগৰ ফেমিলিত বিয়া, শুন, টেগৰৰ এজনী আছিল নহয় জগতৰ, সি আছিলে চামচা, কেলা, সি জনগণ মন লিখি, সি কি কি পাইছিলে, অ' নবেল প্ৰাইজ, তাৰ জোঁৱায়েক হ'ল লক্ষী, এই লক্ষীৰ এটা ডাঙৰ প্ৰতিমূৰ্তি তাতে কি আমাৰ ষ্টেডিয়ামৰ আগৰ ৰাস্তাটোত গৈ সেইকেইটে উজান বজাৰত তাতে লগাইছে, সেইটো মোৰ আজু মমা কাকা, বুজিছ নাই, কিন্তু তাৰ কবিতাটো সি কাৰোবাৰ পৰা চুৰি কৰিয়ে লিখা, হা, মই সেইটোকে মোৰ এতে থৈ দিছোঁ, শুনিছ নহয়, মোৰ একেটি সুৰত মাহিতী বন্ধা, যা 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 সকলো গুচি যা, কি এষাৰ, দুষাৰ সুধ, বালৰ অসমৰ মিডিয়া, এইবিলাক আচল বস্তু কথা সোধ, তই চিকাগো এলেনৰ কথা সোধ, কেলা, শুন শুন, বালৰ এইটো ছেকেণ্ড কুৱেশ্যন সুধিছ, ফাৰ্ষ্ট কুৱেশ্যনটো সোধ, মই শুন, তহঁতৰ এই পৰেশ বৰুৱা আৰু জি পি সিং দুইটাকে একেলগে একেখন বেঞ্চত বহাই মই 22 কেলিবাৰ এটা ভৰাই দিম, এটা এটা তিলক, যা, বুজিলি, যেতিয়াই কমেক্সৰ চিলভাৰ মাৰ্কেট ভাঙিব, যিদিনাই চিকাগো এলেনৰ কমেক্সৰ চিলভাৰ মাৰ্কেট ভাঙিব, এই জেফ্ৰি ক্ৰিষ্টিয়ানে আজি এটা ডাঙৰ পৰহিদিনা এটা ডাঙৰ হেৰি দিছেনে, কেনেকে তাহাঁতৰ মাৰ্কেটটো চলে, তাৰপিছত বিগছ ৱেৰে তাৰ উল্টাটো কৈ দিছে নহয়, হা, জেফ্ৰি ক্ৰিষ্টিয়ান যদি চিনি পাওঁ তেতিয়াহ'লে পৰেশ বৰুৱা আৰু জি পি সিঙক চিনি পাবলৈ বেছি সময় নালাগে নহয়, গতিকে মই আছো পাতে পাতে, তহঁতে আছে ডালে নহয়, তই গুৰি গছত, তহঁতে বহি আছ গুৰি গছত, মই আছো পাতে পাতে, বুজিছ, যা, এটা কইন লওক, কইন পকেটত কইন এটা আছে নহয়, হেড পৰিলে কেলা মই ভগৱান, তেল পৰিলে কেলা মই এটা ফাল্টু অৰ্ডিনেৰী, কাৰণ মোৰ মাইকীজনীয়ে কৈছে নে তই এটা অৰ্ডিনেৰী মানুহ বুলি, যা টচ কৰ, হ'ল, মোৰ লগত কথা খেলা খতম, তহঁতৰ অডিঅ'টো মই তোলে পতাই দিম, যা 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 ফুট এপা, এতিয়া ৰাতি হ'ল, মই শুওঁ।